বাতৰি কৰিছো সঞ্জীৱনী পাঠকে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীৱতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি ভিন ভিন দলৰ নেতাসকলে আজি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত 88.24%, বিজ্ঞান শাখাত 90.29%, বাণিজ্য শাখাত 88.28% আৰু বৃত্তিমুখী শাখাত 85.78% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্ৰতাপৰ জন্ম বাৰ্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত পৰৱৰ্তী চাৰিটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মাত্ৰ তিনিটা দিন থকা অৱস্থাত প্ৰধান ৰাজনৈতিক দলসমূহৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি বিয়লি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, উন্নাও, মোহনলালগঞ্জ আৰু ৰায়বৰেলি সংসদীয় সমষ্টিৰ দলীয় কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁ লগতে চতুৰ্থ পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টিসমূহৰ বিধায়ক আৰু বিধায়িনী পৰিষদৰ সদস্যসকলৰ সৈতেও আলোচনাত মিলিত হ'ব। এই বৈঠকৰ পূৰ্বে বিজেপি নেতাগৰাকীয়ে চিত্ৰকূট আৰু ফতেহপুৰ জিলাত নিৰ্বাচনী সভাত ভাগ ল'ব। আনহাতে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি বাহৰেই, ধৌৰাহৰা আৰু লখিমপুৰ খেৰীত প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি পুৱা তেলেংগানাৰ ভংগীৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। তেওঁ দলীয় প্ৰাৰ্থী ডঃ বুঢ়া নাৰচাইয়া গাউদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ওড়িশাত বিজেপিৰ হকে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। আজিৰ প্ৰচাৰ অভিযানত তেওঁ নৱৰংগপুৰ লোকসভা সমষ্টিৰ মালকানগিৰিৰ লগতে চিত্ৰাকোণ্ডা আৰু খালিকোটাতো দলীয় প্ৰাৰ্থীৰ হকে নিৰ্বাচনী জনসভাত ভাষণ দিব। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও আজি ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব। তেওঁ নৰছাপুৰ আৰু হায়দৰাবাদৰ উপকণ্ঠৰ চাৰুৰ নগৰত এখন জনসভাত অংশ ল'ব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই আজি উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব। ডি আৰ এছৰ মুৰববী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে আজি কৰিমনগৰৰ এটা ৰোড শ্বত অংশ লয়। দেশৰ মূল সমস্যাসমূহ আওকাণ কৰি ক্ষুদ্ৰ স্বাৰ্থৰ বাবে পাকিস্তানৰ লেখীয়া বিদেশী ৰাষ্ট্ৰৰ প্ৰসংগ অযথা টানি অনাৰ উপৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ দৰে বিষয়ক লৈ তেওঁ বিজেপি চৰকাৰক সমালোচনা কৰে। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেলেংগানাৰ কৰিমনগৰ আৰু ৱাৰাংগলত নিৰ্বাচনী সমাৱেশত আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজমপেট আৰু বিজয়ৱাড়াত ৰোড শ্বত ভাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ হেমুল্লাবাৰাত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ডি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মত প্ৰকাশ কৰে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ জালনাত এখন জনসভাত ভাষণ দিয়ে। মহামিত্ৰজোঁটৰ আৰ জে ডি, কংগ্ৰেছ আৰু বাওদলৰ নেতাসকলেও কালি বিহাৰত নিৰ্বাচনী সভাত ভাগ লয় আৰু ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে কাৰাকাট সংসদীয় সমষ্টিত অকৰিগলাত এখন জনসভাত ভাষণ দিয়ে। শ্ৰীযাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাল দিনৰ নামত জনসাধাৰণৰ সৈতে বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে কেন্দ্ৰত এন ডি এ চৰকাৰৰ 10 বছৰ শাসনকালৰ পাছত নিবনুৱা সমস্যা বৃদ্ধি পাইছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰশাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে মুঠ 695গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ 1588খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত 749খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14খন, মহাৰাষ্ট্ৰৰ 13খন, পশ্চিমবংগৰ 7খন, বিহাৰ আৰু ওড়িশাৰ 5খনকৈ, ঝাৰখণ্ডৰ 3খন আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এখনকৈ আসনৰ বাবে অহা 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিয়ে কালি লোকসভা নিৰ্বাচনৰ বাবে 3গৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি দলটোৱে পঞ্জাৱৰ আনন্দপুৰ ছাহিব আসনৰ পৰা ডঃ সুভাষ শৰ্মা আৰু ফিৰোজপুৰ আসনৰ পৰা ৰাণা গুৰমিট সিং সোধীক প্ৰক্ষেপ কৰাৰ বিপৰীতে অৰবিন্দ খান্নাক সংগ্ৰুৰ সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত 88.24%, বিজ্ঞান শাখাত 90.29%, বাণিজ্য শাখাত 88.28% আৰু বৃত্তিমুখী শাখাত 85.78% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ 2,73,908 পৰীক্ষাৰ্থীৰ মাজৰ পৰা 2,42,794 প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ 41,133 প্ৰথম বিভাগত, 66,408 দ্বিতীয় বিভাগত আৰু 69,890 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত 25,447 প্ৰথম বিভাগত, 18,201 দ্বিতীয় বিভাগত আৰু 5,449 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত 6,192 প্ৰথম বিভাগত, 6,052 দ্বিতীয় বিভাগত আৰু 3,112 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বৃত্তিমুখী শাখাত 163 প্ৰথম বিভাগত, 445 দ্বিতীয় বিভাগত আৰু 140 প্ৰাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ফলাফলত প্ৰকাশ পোৱা মতে এইবাৰৰ পৰীক্ষাত কলা শাখাত বাক্সা জিলাই প্ৰথম স্থান, নলবাৰী জিলাই দ্বিতীয় আৰু দৰং জিলাই তৃতীয় স্থান লাভ কৰিছে। আনহাতে বিজ্ঞান শাখাত তামোলপুৰ আৰু শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে বাক্সা আৰু যোৰহাট জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু কামৰূপ জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে বাণিজ্য শাখাত বজালী জিলাই প্ৰথম স্থান, বাক্সা আৰু তামোলপুৰ জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু নগাঁও জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি অযোধ্যা ভ্ৰমণ কৰিব। নিজৰ এদিনীয়া অযোধ্যা ভ্ৰমণসূচীত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অযোধ্যাস্থিত শ্ৰীৰামলালা মন্দিৰ, হনুমানগড়ী মন্দিৰ, কুবেৰটিলা দৰ্শন কৰাৰ লগতে চৰিয়ু ঘাটত হবলগীয়া আৰতিতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্ৰতাপৰ জন্মবাৰ্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে মহাৰাণা প্ৰতাপৰ জীৱনটোক সাহস, আত্মসন্মান আৰু শৌৰ্যৰ প্ৰতীক বুলি অভিহিত কৰি কয় যে তেওঁৰ এই গুণাৱলীয়ে দেশবাসীক আজিও অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিলিভাৰ্ছ ইষ্টাৰ্ণ চাৰ্চৰ মেট্ৰপলিটান মৰাণমোৰ এথানাচিয়াছ য়োহানৰ বিয়োগত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে সমাজৰ প্ৰতি আগবঢ়োৱা সেৱা আৰু বঞ্চিত লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ প্ৰতি আৰোপ কৰি অহা গুৰুত্বৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ ৰব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মেট্ৰপলিটান য়োহানৰ পৰিয়াল আৰু বিলিভাৰ্ছ ইষ্টাৰ্ণ চাৰ্চৰ অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হবলগীয়া এখন খেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 10 উইকেটত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 165 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে মাত্ৰ 9 অভাৰ আৰু 4টা বলতে 1টা উইকেট নেহেৰুৱাকৈ 167 ৰান কৰি নিজৰ লক্ষ্যত উপনীত হয়। ক্ৰেভিছ হেডক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি ভিন ভিন দলৰ নেতাসকলে আজি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত 88.24%, বিজ্ঞান শাখাত 90.29%, বাণিজ্য শাখাত 88.28% আৰু বৃত্তিমুখী শাখাত 85.78% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্ৰতাপৰ জন্মবাৰ্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হবলগীয়া এখন খেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি মনত অন্ত পৰিছে।